চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তি বচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
ভাবে কোষ দিলে নিজরে জীব কত যে যাতনা ভুঞ্জিলে আমার বাবে নুবুজিলা বন্ধু তুমি জ্ঞান বুদ্ধি থাকিও তুমি জ্ঞান বুদ্ধি থাকিও তুমি হলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি নুবুজিলা বন্ধু তুমি
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে আমি এই বুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমি বাৰু আমাৰ চিনাকি লোকসকল, আমি ভালপোৱা লোকসকল সদায় ভালে কুশলে থকাটো নিবিচাৰোঁনে? ঈশ্বৰেও আমাক ভাল পায়, আমি সদায় ভালে কুশলে থকাটো তেওঁ বিচাৰে, আৰু সেইবাবেই তেওঁ আমাক উদ্ধাৰ কৰিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰিছিল। আমিও আমাৰ শ্ৰোতাসকল ভালে কুশলে থকা বুলি জানিবলৈ পালে খুব ভাল পাওঁ। তেওঁলোকৰ কুশল বাতৰি আমি শুনিব বিচাৰোঁ, আৰু সেইবাবেই শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশা কৰোঁ। আপুনি বাৰু আমালৈ চিঠি পত্ৰ লিখি থাকেনে? অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াওকচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছোঁ, তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰোঁ। এতিয়া প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ, আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আমি আজিৰ অনুষ্ঠানত এই ৰোমিয়া পুস্তকখনৰ 15 অধ্যায়ৰ প্ৰথম পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপোনাৰ নিশ্চয় মনত আছে যে আমি ইয়াৰ আগৰ অধ্যায়টোত অৰ্থাৎ 14 অধ্যায়টোত খ্ৰীষ্টীয় আচৰণৰ নীতি কিছুমানৰ বিষয়ে আলোচনা কৰিছিলোঁ। নিশ্চিতভাৱে প্ৰত্যয় যোৱা আৰু বিবেকৰ বিচাৰ সম্বন্ধীয় দুটা খ্ৰীষ্টীয় আচৰণৰ নীতিৰ বিষয়ে আমি ইতিমধ্যেই ইয়াৰ আগৰ অধ্যায়টোত আলোচনা কৰিছিলোঁ। এই অধ্যায়টোত আমি আমাৰ দুৰ্বল ভাইসকলৰ কাৰণে বিশেষভাৱে বিচাৰ বিবেচনা কৰাৰ এই তৃতীয় খ্ৰীষ্টীয় আচৰণৰ বিষয়ে পাম হওক। ইয়াৰ আগৰ অধ্যায় অৰ্থাৎ 14 অধ্যায়ৰ পৰাই এই আচৰণৰ সম্বন্ধে ভাৱ চিন্তা অব্যাহত থকা আমি পাই আহিছোঁ হওক। প্ৰথম 3 পদত আমি পাওঁ পৃথকীকৰণৰ কথা, কিন্তু তাৰ পাছত পাম যিহুদী আৰু অনাযিহুদী সকলোৱেই একেলগে ঈশ্বৰৰ গৌৰৱ কৰিবলৈ এটা দলত সন্মিলিত হোৱা, আৰু সৰ্বশেষত পাম এগৰাকী পাচনীৰূপে নিজৰ সাক্ষ্য সাব্যস্ত কৰা সাধাৰণভাৱে অনাযিহুদী সকলো জাতিৰ বাবে, কিন্তু বিশেষভাৱে ৰোমিয়া লোক সকলৰ বাবে। এই পত্ৰৰ মূল যুক্তিবাদ এই অধ্যায়তেই শেষ হৈছে। ইয়াৰ পাছৰ শেষ অধ্যায় অৰ্থাৎ 16 অধ্যায়ত পাচনি পৌলে পুনৰ ব্যক্তিগত সম্বন্ধৰ বিষয়ে আলোচনা কৰা আমি দেখিবলৈ পাম। এই 15 অধ্যায়টোৰ প্ৰথম 3 পদত পাওঁ আমাৰ দুৰ্বল ভাইসকলৰ বাবে বিশেষভাৱে বিচাৰ বিবেচনা কৰাৰ সম্বন্ধে। প্ৰথম পদটো পাঠ কৰি দিব খুজিছোঁ, শুনিব। কিন্তু বলৱন্ত যি আমি নিজক সন্তুষ্ট নকৰি দুৰ্বলসকলৰ দুৰ্বলতাৰূপ ভাৰ বোৱা উচিত। খ্ৰীষ্টীয় আচৰণক নিয়ন্ত্ৰণ কৰাৰ এই নীতিটোৱেই হৈছে পৰিচালনা দিব পৰা নীতি। আপুনি যদি কোনো এজন মানুহক আপোনাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছে, তেওঁক আপুনি বোলছবি বা কথাছবি চাবলৈ যাবলৈ লগ নল'ব, কাৰণ তেওঁৰ মতে খ্ৰীষ্টীয় লোকে বোলছবিৰ গৃহলৈ যোৱাটো এটা পাপ। যদি একো ভুল নাই বুলি কৈ যদি আপুনি জোৰ কৰে, তেন্তে তেওঁ আঘাত পাব পাৰে। হ'ব পাৰে আপুনি নিৰ্দোষী বিবেকেৰে বোলছবি চাবলৈ যাব পাৰে, কিন্তু আমি এনেকুৱা বহুত খ্ৰীষ্টীয় বিশ্বাসী লোকৰ কথা জানো যিসকলে কেতিয়াও বোলছবি চাবলৈ নাযায়। কিয়? কাৰণ আন বেলেগ কিছুমান লোকৰ কথা বিচাৰ বিবেচনা কৰি তেনেকুৱা বহুতো লোকে তেনেকুৱা লোকৰ স্বাৰ্থতেই তেনেকুৱা বোলছবি চাবলৈ যোৱা কাম কৰিবলৈ আগনাবাঢ়ে। এই বিষয়ে এজন খ্ৰীষ্টীয় বিশ্বাসী লোকৰ সাক্ষ্য আমি ইয়াতে পাঠ কৰি দিব খুজিছোঁ। তেওঁ নিজৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে এনেদৰে কৈছিল, আপোনালোকৰ এই দাসে বোলছবি চাবলৈ যাব নোৱাৰোঁ। কিয়? কাৰণ আন বেলেগ কিছুমান লোকৰ কথা বিচাৰ বিবেচনা কৰি মই জানো যে তেওঁলোকৰ স্বাৰ্থতেই মই কিছুমান কাম কোনোমতেই কৰিব নোৱাৰোঁ। জীৱনত পাঁচবাৰ বোলছবি চাবলৈ যোৱাৰ বাহিৰে আজি বহু বছৰ ধৰি বোলছবি গৃহলৈ যোৱা নাই। দুবাৰ গৈছিলোঁ দুষ্ট উঠি অহা যুৱক ৰূপে, তাকো বোলছবিৰ বাবে পাগল হ'ব পৰা দুগৰাকী মানুহৰ সংগত পৰি। তেতিয়া খ্ৰীষ্টীয় লোকসকলে বোলছবি চোৱা দেখা পালে কেৱল কৈছিল, হে হে অমুকা, তই বৰ গীৰ্জালৈ যোৱা, আমি নিশ্চকুৰে দেখিছোঁ, লগাই দিম বাপেকে ৰবি, সিমানকে কৈ এৰিছিল। এতিয়া যদি এই শ্ৰীযুক্তক বোলছবিৰ ঘৰলৈ যোৱা ৰাইজে দেখে, ৰাইজে সিমানকে কৈ এৰিবনে? আৰু পৰিচৰ্যা কৰা কালত তিনিবাৰ গৈছিলোঁ, দুবাৰ গৈছিলোঁ মনৰ দুখত, নিজে কৰা পাপ অপৰাধত আত্মিক আৰু মানসিকভাৱে সম্পূৰ্ণ ভাগি পৰিছিলোঁ আৰু ভাবিছিলোঁ বোলছবিয়ে সেয়া লাঘৱ কৰিব বুলি। কিন্তু আত্মিক আৰু মানসিক মনো দুখ অকণো দূৰ হোৱা নাছিল, নাই তিলমানো দূৰ হোৱা নাছিল। বৰং মানসিক দুখৰ লগতে জাপি লৈছিলোঁ এটা দুখী বিবেক। ৰাইজে যেনিবা নেদেখিলে আৰু নাজানিলে, সেয়ে যেনিবা ফাকে ফাকে সাৰিলোঁ। এবাৰ কিয় গৈছিলোঁ নিজেই নাজানো। সেই বোলছবি ইমান জঘন্য আছিল যে শেষ নকৰাকৈ পলাই গুচি আহিছিলোঁ। গেলাতে টেঙাৰ দৰে ৰাইজৰ চকুত যদি ধৰা পৰিলোঁহেঁতেন, ৰাইজৰ সমালোচনাৰ ধুমুহাত তৌবা তৌবা দেখিলোঁহেঁতেন নিশ্চয়। এটা আমোদজনক ঘটনা শুনিবনে? মই যিখন মহানগৰীত থাকোঁ, এই মহানগৰীৰেই এঠাইত তিনিখন বোলছবি গৃহ আছে আৰু সেই ঠাইতে নিৰামিষভোজীসকলৰ বাবে এটা ভাল ভোজনালয় আৰু বহুকেইখন চাহৰ দোকানো আছে। এখন চাহৰ দোকানে খুব ভাল চাহ দিয়ে। এই শ্ৰীযুক্ত নিৰামিষভোজী দেখি নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ সেই নিৰামিষ হোটেলখনলৈ মাজে সময়ে যাওঁ আৰু প্ৰায় সদায়ে যাওঁ চাহ একাপ খাবলৈ। বোলছবি চাবলৈ যোৱা বহুতো লোকে মোক সেইডোখৰত দেখি সন্দেহ কৰিবলৈ আৰম্ভ কৰিলে। নিজৰ গাঁঠিৰ ধন ভাঙি এই শ্ৰীযুক্তৰ পাছত চোৰাংচোৱাগিৰি কৰিবলৈ ধৰিলে। অৱশেষত গম পালে যে এই শ্ৰীযুক্তই নিৰামিষ ভোজনালয়লৈ যাওঁ আহাৰ ভোজন কৰিবলৈ, নাইবা সেই ভাল চাহ দিয়া চাহৰ দোকানখনলৈ যাওঁ চাহ খাবলৈ। দেখিলেনে, মোকো তেওঁলোকৰেই অৱস্থাত উদ্ধাৰ কৰিব পাৰিলে সেয়ে তেওঁলোকৰ বাবে উজুতি খোৱা মূঢ়াস্বৰূপ হ'লহেঁতেন। সেয়েহে তেওঁলোকে বলৱন্ত জ্ঞান কৰা যে আমি নিজক সন্তুষ্ট নকৰি দুৰ্বলবিলাকৰ দুৰ্বলতাৰূপ ভাৰ বোৱা উচিত। প্ৰিয় শ্ৰোতা, মই বোলছবিৰ ঘৰলৈ গৈও মোৰ প্ৰভুৰ সৈতে সম্বন্ধ অটুট ৰাখিব পাৰোঁ আৰু সেইবোৰ বোলছবিয়ে মোৰ একো উপকাৰ সাধিব নোৱাৰিলেও কোনো অপকাৰো সাধিব নোৱাৰে। কিন্তু তথাপি বোলছবিৰ গৃহলৈ নাযাওঁ দুৰ্বল ভাইবিলাকৰ দুৰ্বলতাৰূপ ভাৰ বোৱা উচিত বুলিয়েই, কাৰণ মই যদি বোলছবি চাওঁ আৰু সেই বোলছবি যদি জঘন্য হয়, সেই মোক দুৰ্বল কৰিবলৈ নোৱাৰিলেও মোৰ সহ দুৰ্বল ভাই ভনীগৰাকীক হ'লে বৰকৈ দুৰ্বল কৰি পেলাব পাৰে। সেয়ে মোক যোৱা দেখা পায় যেন তেওঁ অৰ্থাৎ মোৰ দুৰ্বল ভাই বা ভনী বোলছবিৰ ঘৰলৈ যাবলৈ উৎসাহ নাপায়, সেইকাৰণেই মই নাযাওঁ। প্ৰিয় শ্ৰোতা, এইগৰাকী খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনৰ সাক্ষৰ যোগেদি আমিও বাৰু শিকিব লগা কথা নাইনে? ইয়াত বলৱন্ত মানে সম্পূৰ্ণ শুদ্ধ সিদ্ধজনক বুজোৱা হোৱা নাই, কিন্তু তেওঁলোকৰ অৰ্থাৎ সৰ্বসাধাৰণ ভাই ভনীসকলৰ নেতা নেত্ৰী বা আদৰ্শ ব্যক্তিসকলক বিশেষভাৱে বুজোৱা হৈছে। পাচনি পৌলে নিজক এই বলৱন্ত শ্ৰেণীত ৰাখিছে আৰু তেনে সকলো লোককে টানি পৰামৰ্শ দিছে যেন দুৰ্বল ভাই ভনীসকলৰ ভাৱ অনুভূতি আৰু আপত্তিবোৰ বিবেচনা কৰি তেওঁলোকৰ দুৰ্বলতাৰ ভাৰ বব পাৰোঁ তেওঁলোকৰ নেতা নেত্ৰী আৰু আদৰ্শ ব্যক্তিৰূপে। কৰিন্থত থকা মণ্ডলীৰ ভাই ভনীসকললৈ লিখি তেওঁ কৈছিল, এইকাৰণে খোৱা বস্তুৱে যদি মোৰ ভাইৰ বিঘিনি জন্মায় তেন্তে ভাইৰ বিঘিনি নজন্মাবৰ কাৰণে মই আৰু কেতিয়াও মাংস নাখাওঁ। প্ৰথম কৰিন্থিয়া 8:13 তেওঁ আকৌ কৈছে, প্ৰতিজনে নিজৰ হিত নিবিচাৰি পৰৰ হিত বিচাৰক। প্ৰথম কৰিন্থিয়া 10:24 তাৰপাছত তেওঁ আকৌ কৈছে, তোমালোকে ইজনে সিজনৰ ভাৰ বৈ খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰা। গালাতিয়া 6:2 এতিয়া আমি 2 পাঠ কৰিম। ৰোমিয়া 15:2 আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক বিশ্বাসত বৃদ্ধি কৰিবলৈ তেওঁৰ হিতলৈ চাই তেওঁক সন্তুষ্ট কৰক। বিশ্বাসত বৃদ্ধি কৰিবলৈ মানে তেওঁলোকে যি বিশ্বাসত ধৰিলে সেই বিশ্বাসত যেন তেওঁলোক অধিক সুদৃঢ় হয়, সেই বিশ্বাসৰ জীৱনত যেন অধিক পৰিপক্কতা লাভ কৰে। আমাৰ খ্ৰীষ্টীয় আচৰণ এনেকুৱা হোৱা উচিত যেন তাৰ দ্বাৰাই আমাৰ ওচৰ চুবুৰীয়াসকল তেওঁলোকৰ খ্ৰীষ্টীয় বিশ্বাসত বৃদ্ধি পাব পাৰে। তাকে কৰিবলৈ যাওঁতে অৱশ্যে নিজকে স্থান পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খুৱাই চলিব লাগিব। সেই সম্পৰ্কে পাচনি পৌলে কৈছে, কিয়নো মই সকলোৰে পৰা স্বাধীন হ'লেও অধিক মানুহক পাবলৈ নিজকে নিজে সকলোৰে দাস পাতিলোঁ, যিহুদীসকলক পাবলৈ যিহুদীবিলাকলৈ যিহুদীৰ নিচিনা হ'লোঁ। প্ৰথম কৰিন্থিয়া 9:19-20 বিভিন্ন জাতি আৰু উপজাতিৰ অখ্ৰীষ্টীয় লোকৰ মাজত শুভবাৰ্তা ঘোষণা কৰাৰ আৰু সেইবিলাক জাতি উপজাতিৰ কলা কৃষ্টি মন নীতি নিয়মৰ কোনো কথা নজনা, সেইবিলাক জাতি উপজাতিৰ মাজৰ হেৰুৱা আত্মাসকলৰ কোনো চিন্তা ভালপোৱা নথকা, দৰ্শনহীন ঈশ্বৰ পূজা নকৰি নিয়ম নীতিৰ পূজা কৰা, গীৰ্জাৰ চাৰিবেৰৰ মাজতেই নিজক আবদ্ধ ৰখা, ঘৰ গুণা শ্ৰেণীৰ মানুহে পৌলক কটু সমালোচনা কৰে। তেওঁ যিহুদী প্ৰথাৰে শপত লোৱা, মূৰ খুৰোৱা আৰু জিৰচালেম মন্দিৰলৈ যোৱাৰ বাবে। কিন্তু এই লোকসকলে পৌলে প্ৰথম কৰিন্থিয়া 9:20 কি কৈছে তাক বুজি পোৱা হ'লেই পৌলকো বুজি পালেহেঁতেন। তেওঁ কৈছে, যিহুদীবিলাকক পাবলৈ যিহুদীবিলাকলৈ যিহুদীৰ নিচিনা হ'লোঁ, নিজে বিধানৰ অধীন নহ'লেও বিধানৰ অধীন হোৱাবিলাকক পাবলৈ বিধানৰ অধীনবিলাকলৈ বিধানৰ অধীন হোৱাজনৰ দৰে হ'লোঁ। আকৌ পাহৰি নাযাব প্ৰিয় শ্ৰোতা যে কিছুমান বিতৰ্কিত বিষয় আছে যিবোৰক ভুল বুলি বাইবেলে কোৱা নাই, নাইবা ভুল নহয় বুলিও কোৱা নাই। আন কথাত এইবোৰৰ ক্ষেত্ৰত বাইবেল একেবাৰে নীৰৱ। আকৌ আমি বোলছবিৰ কথালৈকে ঘূৰি যাওঁ হওক। বোলছবি চাবলৈ বোলছবিৰ গৃহলৈ মই গ'লোহেঁতেন নে? নিশ্চয় গ'লোহেঁতেন যদি বোলছবি চাবলৈ যোৱাৰ দ্বাৰাই মই কোনো হেৰুৱা আত্মাক খ্ৰীষ্টৰ বাবে জয় কৰিব পাৰিলোহেঁতেন। বিতৰ্কিত বা প্ৰশ্ন কৰিবলগীয়া বিষয়বিলাকক লৈ আমি কেনেকৈ ঠিক সিদ্ধান্ত ল'ব পাৰোঁ বাৰু? পৌলে কোৱাৰ দৰে সকলোকে পাবলৈ সকলোৰে নিচিনা যদি হ'ব লাগে, মদবীসকলক পাবলৈ মই মদৰ ঘাটিলৈ যাব লাগিবনে? এইবোৰ ক্ষেত্ৰত শুদ্ধ সিদ্ধান্ত কেনেকৈ ল'ব লাগিব বাৰু? প্ৰিয় শ্ৰোতা, আমাৰ বৰ্তমানৰ সমাজত এনে অনেক বিষয় আছে যিবিলাকৰ ক্ষেত্ৰত বাইবেলখন নীৰৱ। সেইবোৰৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল'ব তাকে জানিবলৈ আমাক দিয়া 3 মহৎ নীতিৰ বিষয়ে আমি আগতেও আলোচনা কৰি আহিছোঁ। তাৰে প্ৰথমটো হৈছে প্ৰত্যয় যোৱা নীতি। এই নীতি অনুসাৰে আমি যি কৰোঁ তাক উৎসাহ উদ্দীপনাৰে আৰু নিৰ্দোষ বিবেকেৰে কৰিব পাৰিব লাগে, কাৰণ আমি প্ৰত্যয় যাওঁ যে সেই কাম কৰিব পাৰিবলৈ ঈশ্বৰে আমাক অনুমতি দিছে। সেই কামৰ দ্বাৰাই মানুহৰ মংগলে হ'ব। দ্বিতীয়টো হৈছে বিবেক। কিবা এটা কৰিবলৈ যাওঁতে সেই কামটো আমি দোষী বিবেকেৰে কৰিবলগীয়া হ'ব নালাগে। আমাৰ বিবেকক পবিত্ৰ আত্মাই ক'ব কোনটো কাম কৰিব লাগিব আৰু কোনটো কাম কৰিব নালাগিব। আৰু তৃতীয় নীতিটো হৈছে বিচাৰ বিবেচনা কৰা। আমি আমাৰ দুৰ্বল ভাই ভনীসকলৰ অনুভৱ, অনুভূতি, আপত্তি আৰু যুক্তিহীন ধাৰণাসমূহ বিচাৰ বিবেচনাৰে সমাধান কৰি দিব লাগে। এই তিনিটা নীতি প্ৰয়োগ কৰাৰ দ্বাৰাই আমি জানিম মদপি এজনক খ্ৰীষ্টৰ নিমিত্তে জয় কৰিবলৈ আমি মদৰ ঘাটিলৈ যাব লাগিবনে নালাগিব, বা মই বুল ছবি চাবলৈ যাব লাগিবনে নালাগিব। তিনি নম্বৰ পদ, কিয়নো খ্ৰীষ্টে নিজকে নিজে সন্তুষ্ট নকৰিলে, কিন্তু যেনেকৈ লিখা আছে বোলে তোমাক নিন্দা কৰাবিলাকৰ নিন্দাও মোৰ ওপৰত পৰিল, সেইদৰে হ'ল। এই উদ্ধৃতিখিনি গীতমালা 69 নম্বৰ গীতৰ 9 নম্বৰ পদৰ পৰা দিয়া হৈছে। এয়া অভিশাপ দিয়াৰ গীত আৰু আহিবলগীয়া মচীহজনাৰ বিষয়ে মহৎ গীত। খ্ৰীষ্টে কেতিয়াও নিজৰ সুখ ভোগ আৰু নিজে ভাল পোৱা বিষয়বোৰক প্ৰথম স্থান দিয়া নাছিল। বাইবেল পণ্ডিত এগৰাকীয়ে এনেদৰে ক'ব খোজে যে ইয়াত খ্ৰীষ্টক উদাহৰণৰূপে দেখুওৱা হোৱা নাই, বৰং যুক্তিৰূপেহে দেখুওৱা হৈছে। তেওঁ কৈছে বাইবেলত খ্ৰীষ্টক উদাহৰণৰূপে দেখুওৱাৰ দস্তুৰ নাই, কাৰণ কোনো মানুহ কোনো ধৰণৰ উদাহৰণৰ দ্বাৰাই উদ্ধাৰো নাপায়, নাইবা সুচি পবিত্ৰও নহয়। খ্ৰীষ্টক সদায় এই উদাহৰণৰূপে দিয়া হৈছে ঈশ্বৰৰ মুক্তিৰ অনুগ্ৰহৰ সম্পৰ্কতহে। এতিয়া আমি 4 নম্বৰ পদৰ পৰা পাওঁ, যিহুদী আৰু আন অনা যিহুদী সকলো জাতি একেটা জাকতেই সন্মিলিত হোৱাৰ বিষয়ে, আৰু এনেদৰে সন্মিলিত হোৱাৰ কাৰণটো হৈছে মহান ঈশ্বৰৰ গৌৰৱ কৰা। 4 নম্বৰ পদটো পাঠ কৰি দিছোঁ, কিয়নো আগেয়ে যি সকলো কথা লিখা হৈছিল আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্তনাৰে আশা পাবলৈ আমাৰ শিক্ষাৰ নিমিত্তেহে লিখা হৈছিল। গতিকে পুৰণি নিয়মত এতিয়াও বিশ্বাসকাৰীসকলৰ বাবে অৰ্থপূৰ্ণ কথা আছে, ই এতিয়াও তেওঁলোকৰ জীৱনত ব্যৱহাৰৰ যোগ্য। বাইবেলখন ভালদৰে অধ্যয়ন কৰাৰ পাছত বহুতৰ চকু মুকলি হয় আৰু তেওঁলোকে কয় যে বাইবেলৰ পুৰণি নিয়মখনো যে ইমান প্ৰয়োগযোগ্য আৰু অৰ্থপূৰ্ণ তাক তেওঁলোকে এতিয়াহে জানিব পাৰিছে। সেইকাৰণে পাচনি পৌলে ইয়াত কৈছে যে আগেয়ে যি সকলো কথা লিখা হৈছিল সেইবিলাক আমাৰ শিক্ষাৰ বাবেই লিখা হৈছিল। আমি ভাবোঁ যে মণ্ডলীৰ আজিৰ আটাইতকৈ ডাঙৰ পাপটো হৈছে ঈশ্বৰৰ বচন বাইবেল নজনাটো। বহু সময়ত মণ্ডলীৰ কৰ্মীসকলেও কয় যে তেওঁলোকে বাইবেল নাজানে, আন কিছুমানে আকৌ বাইবেল নজনা বুলিয়েই গৰ্ব কৰে। কিন্তু আমি সকলোৱেই যিমান পাৰোঁ সিমান বাইবেল জনাটো অতি প্ৰয়োজনীয় কথা, কাৰণ আমাৰ শিক্ষাৰ কাৰণেই বাইবেলখন লিখা হৈছে। সেয়া লাগিলে পুৰণি নিয়মেই হওক বা নতুন নিয়মেই হওক, বাইবেল নজনা কাৰণেই ভেড়া চোৰসকলে পৰৰ ভেড়াৰ গঁড়ালত সোমাই ভেড়া চুৰ কৰি লৈ যায়। বাইবেল নাজানিলেই যেয়ে যি কয় তাকে শুনিবলৈ আৰু মানি ল'বলৈ বাধ্য হ'বলগীয়া হয়। বাইবেল জানিলে আপোনাৰ কি উপকাৰ হ'ব তাক আপুনি জানেনে প্ৰিয় শ্ৰোতা? সেই বিষয়ে এই পদটোতেই পোৱা যায়। কিনো সেয়া উপকাৰ হয়? ধৈৰ্য আৰু শাস্ত্ৰৰ সান্তনাৰে আশা, আশা লাভ কৰিব পৰাৰ উপকাৰ। ঈশ্বৰৰ বচনে ধৈৰ্য, সান্তনা আৰু আশা দান কৰিব পাৰে। দৈনিক বাতৰি কাকতত আপুনি কিবা আশা লাভ কৰিব পাৰেনে? আধুনিক সাহিত্যসমূহত আশাৰ ক'ৰবাত আপুনি ৰেঙনি দেখা পায়নে? যিকোনো ক্ষেত্ৰ বা যিকোনো বিষয়তে আপুনি বিচাৰ কৰি চাওক, দেখিব আপুনি ক'ৰবাত আশা পায় নেকি। বৰ্তমান পৃথিৱীখনৰ অৱস্থাটোলৈকে চাওক, সকলোতে কেৱল বিষাদ ভৰা অন্ধকাৰ। কোনোৱে যদি আশা লাভ কৰিব খোজে তেওঁ সেই আশা পাব ঈশ্বৰৰ বচনতেই। এতিয়া আমি 5 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ, যাতে তোমালোকে এক মনেৰে এক মুখেৰে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰক গৌৰৱান্বিত কৰিবা। এয়া পাচনি পৌলৰ মনৰ কামনা আৰু ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা, যেন যিহুদী আৰু অনা যিহুদীৰে সন্মিলিত প্ৰভুৰ জাগতিয়ে ঈশ্বৰৰ বচনৰ জ্ঞান আৰু আশীৰ্বাদত খ্ৰীষ্টীয় জীৱনৰ আশা, সান্তনা আৰু ধৈৰ্যৰ অধিকাৰী হ'ব পাৰে, আৰু পাৰস্পৰিক বুজাপৰা আৰু প্ৰেমত খ্ৰীষ্টীয় সামাজিক জীৱন ধাৰণ কৰিব পাৰে, আৰু তাৰ দ্বাৰাই এক মন আৰু এক মুখেৰে পিতৃ ঈশ্বৰক গৌৰৱান্বিত কৰিব পাৰে। প্ৰিয় শ্ৰোতা, আজিলৈ আমি আমাৰ আলোচনা ইমানতে সামৰিব খুজিছোঁ। আমাৰ পৰৱৰ্তী আলোচনাত আমি এই অধ্যায়টোৰ 6 নম্বৰ পদৰ পৰা আলোচনা কৰিম। আমাৰ আলোচনা শুনিবলৈ আপুনি যেন নাপাহৰে, বিদায় লোৱাৰ আগতে এটা কথা পুনৰ সোঁৱৰাই দিব খুজিছোঁ। আপোনাৰ জীৱনত বাৰু প্ৰভু যীশুৰ যোগেৰে পাব পৰা সেই আশা আছেনে? চিন্তা কৰি চাওকচোন, এই মন্দতাৰে ভৰা, হতাশাৰে ভৰা পৃথিৱীত আপুনি বাৰু কি আশাৰে জীয়াই আছে? চিন্তা কৰি চাওকচোন, সেই আশা, সেই উদ্দীপনা একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টই আপোনাৰ হৃদয়ত যোগাব পাৰে। সেই কথাবোৰ আপুনি উপলব্ধি কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।